والله جعل لكم من بيوتكم سكنا وجعل لكم من جلود الأنعام بيوتا تستخفونها يوم ظعنكم ويوم إقامتكم ومن أصوافها وأوبارها وأشعارها أثاثا ومتاعا إلى حين.
أرو الله تمالكور غريه هم هوك تمالكور بابي أباكي ستلوانيسي আৰু তেওঁই তোমালোকৰ বাবে পশুৰ চামৰাৰে ঘৰ তথা তম্বুৰ ব্যৱস্থা কৰিছে। তোমালোকে সেইটোক ভ্ৰমণকালত আৰু অৱস্থানকালত সহজেই স্থানান্তৰ কৰিব পাৰা। তেওঁই ব্যৱস্থা কৰিছে সেইবোৰৰ পচম, নোম আৰু চুলিৰ পৰা প্ৰস্তুত কৰিব পৰা কিছুকালৰ বাবে গৃহ সামগ্ৰী আৰু ব্যৱহাৰিক উপকৰণ।